আকাশবাণী গুৱাহাটী। নিশাৰ আঞ্চলিক বাতৰি পঢ়িছো ৰূপজ্যোতি বৰুৱাই। ইউৰোপীয় সংঘৰ 27খন সদস্য ৰাষ্ট্ৰই ইয়াৰ নাগৰিকৰ বাবে অসম ভ্ৰমণৰ ক্ষেত্ৰত আৰোপ কৰা প্ৰতিবন্ধকতা প্ৰত্যাহাৰ কৰা বুলি মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই প্ৰকাশ কৰিছে। কিছু সময় পূৰ্বে সামাজিক মাধ্যমযোগে মুখ্যমন্ত্ৰীগৰাকীয়ে এই কথা সদৰি কৰি কয় যে ৰাজ্য চৰকাৰে এই সন্দৰ্ভত ইতিমধ্যে আনুষ্ঠানিক পত্ৰ লাভ কৰিছে। ব্ৰিটিছ ৰাষ্ট্ৰদূত হাৰ্ভে ডেফলিনে ৰাজ্যৰ মুখ্য সচিব ডঃ ৰবি কোটাক পত্ৰযোগে কালিৰে পৰা এই প্ৰতিবন্ধকতা প্ৰত্যাহাৰ কৰা বুলি জনাইছে। এই সন্দৰ্ভত ডঃ শৰ্মাই এইদৰে কয়।
ইউৰোপিয়ান ইউনিয়নৰ এম্বেচেডৰ হাৰ্ভে ডেফলিন আজি তেওঁ আমাৰ অসম চৰকাৰৰ মুখ্য সচিবক এটা বাৰ্তা প্ৰেৰণ কৰিছে যে ইমান দিনে ইউৰোপিয়ান ইউনিয়নে তেওঁলোকৰ দেশৰ পৰ্যটকসকলক অসমলৈ আহিবৰ কাৰণে বাধা প্ৰদান কৰিছিলে বা সতৰ্ক কৰিছিলে যে অসম এখন অশান্ত জৰ্জৰিত ৰাজ্য, তাতে পৰ্যটকসকল নোযোৱা ভাল। আজি ৰাতিপুৱা আমাৰ মুখ্য সচিবক ইউৰোপিয়ান ইউনিয়নৰ ভাৰতত থকা এম্বেচেডৰ গৰাকীয়ে জনাইছে যে অসমৰ পৰিৱেশ আৰু পৰিস্থিতি পৰ্যালোচনা কৰাৰ পিছত তেখেতসকলে অসম ভ্ৰমণৰ ক্ষেত্ৰত তেওঁলোকৰ দেশৰ নাগৰিকসকলৰ ওপৰত থকা প্ৰতিবন্ধকতা যোৱাকালিৰ পৰা আনুষ্ঠানিকভাৱে প্ৰত্যাহাৰ কৰিছে।
জাপানৰ প্ৰধানমন্ত্ৰীৰ অসম আগমনৰ পৰিপ্ৰেক্ষিতত ৰাজ্য চৰকাৰে বিশেষ তৎপৰতা অৱলম্বন কৰিছে। জাপানৰ প্ৰধানমন্ত্ৰীগৰাকীৰ অসম আগমনৰ প্ৰতি লক্ষ্য ৰাখি ৰাজ্য চৰকাৰৰ কৰ্মচাৰী বিভাগে 70গৰাকী জ্যেষ্ঠ বিষয়াক দায়িত্ব অৰ্পণ কৰিছে। প্ৰধানমন্ত্ৰীগৰাকীৰ ভ্ৰমণ, পৰিবহণ, সকলো ব্যৱস্থাপনা নিয়াৰিকৈ পৰিচালনা কৰিবলৈ এই বিষয়াসকলক নিৰ্দেশ দিয়া হৈছে। ইয়াৰ উপৰিও ৰাজ্য চৰকাৰৰ কেইবাগৰাকীও মন্ত্ৰীক প্ৰধানমন্ত্ৰীগৰাকীৰ ভ্ৰমণকালচোৱাত সংগ দিবলৈ নিৰ্দেশ দিয়া হৈছে। সমান্তৰালকৈ জাপানৰ প্ৰধানমন্ত্ৰীগৰাকীৰ আগমনৰ বাবেই গুৱাহাটী মহানগৰক নতুনকৈ সজাই পৰাই তোলা হৈছে। ৰাজ্য চৰকাৰৰ নিৰ্দেশত গুৱাহাটী পৌৰ নিগম আৰু লোক নিৰ্মাণ বিভাগে যুদ্ধকালীন তৎপৰতাৰে মহানগৰখনক চাফ চিকুণ কৰাৰ লগতে ৰাজহুৱা স্থানত নতুন ৰূপ দিয়াৰ চেষ্টা চলাইছে। কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাৰ 58সংখ্যক স্মৃতি দিৱস আজি ৰাজ্যজুৰি বিস্তৃত কাৰ্যসূচীৰে পালন কৰা হয়। স্বাধীনতা সংগ্ৰামৰ পৰা আৰম্ভ কৰি শিল্প, সাহিত্য, সংস্কৃতি আৰু বৌদ্ধিক ক্ষেত্ৰলৈ অনবদ্য অৱদান আগবঢ়াই যোৱা বিষ্ণু ৰাভাৰ সংগ্ৰামী জীৱনাদৰ্শ আৰু সৃষ্টিৰাজিৰে প্ৰতিগৰাকী অসমীয়াক চিৰদিন অনুপ্ৰাণিত কৰি আহিছে। ৰাজ্যৰ বিভিন্ন ঠাইত বিষ্ণু ৰাভা দিৱস উপলক্ষে আজি বিভিন্ন অনুষ্ঠানৰ আয়োজন কৰা হৈছে। সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ উদ্যোগত আজি গুৱাহাটীৰ পাঞ্জাবাৰীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ শ্ৰী শ্ৰী দামোদৰদেৱ আন্তৰ্জাতিক প্ৰেক্ষাগৃহত বিষ্ণু ৰাভা দিৱস উদযাপন কৰা হয়। এই অনুষ্ঠানতে 2026 বৰ্ষৰ বিষ্ণু ৰাভা বঁটা, সতী সাধনী বঁটাৰ লগতে ৰাষ্ট্ৰীয় পৰ্যায়ৰ 2025 বৰ্ষৰ আজান পীৰ বঁটা প্ৰদান কৰা হয়। উল্লেখযোগ্য যে জিকিৰ আৰু জাৰিৰ প্ৰসিদ্ধ শিল্পী গোলাঘাটৰ শামছুদ্দিন আহমেদলৈ 2025 বৰ্ষৰ আজান পীৰ ৰাষ্ট্ৰীয় বঁটা আগবঢ়োৱা হয়। সত্ৰীয়া শিল্পী মানিক বৰবায়ন আৰু চিত্ৰশিল্পী মধুসূদন দাসলৈ ৰাজ্যিক পৰ্যায়ৰ 2026 বৰ্ষৰ বিষ্ণু ৰাভা বঁটা প্ৰদান কৰে। লেখিকা গীতা উপাধ্যায়লৈ 2026 বৰ্ষৰ সতী সাধিনী বঁটা আগবঢ়োৱা হয়। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি পশ্চিমবংগৰ তাৰকেশ্বৰৰ পৰা PM কিষাণ উৎসৱ দিৱস কাৰ্যসূচী উপলক্ষে প্ৰধানমন্ত্ৰী কৃষক সন্মান নিধি আঁচনিৰ 23সংখ্যক কিস্তি আনুষ্ঠানিকভাৱে মুকলি কৰে। এই আঁচনিৰ ধনযোগ্য কৃষকসকলৰ বেংক একাউণ্টলৈ পোনপটীয়াকৈ হস্তান্তৰ কৰা হয়। উল্লেখযোগ্য যে এই আঁচনিৰ অধীনত প্ৰতিজন যোগ্য হিতাধিকাৰী কৃষকে 2000 টকাকৈ বছৰত 3টা কিস্তিত মুঠ 6000 টকা লাভ কৰি আহিছে। অসমৰ বিভিন্ন জিলাৰ কৃষি বিভাগে প্ৰধানমন্ত্ৰীৰ এই অনুষ্ঠানটো কৃষকৰ বাবে পোনপটীয়া সম্প্ৰচাৰৰ ব্যৱস্থা কৰে। মৰিগাঁও জিলাৰ কৃষি বিভাগেও অনুষ্ঠানটোৰ পোনপটীয়া সম্প্ৰচাৰ কৰে। কপিলী উন্নয়ন খণ্ডৰ অধীনত চৰাইবাহী গাঁও পঞ্চায়তত কেন্দ্ৰীয়ভাৱে আয়োজিত অনুষ্ঠানত মৰিগাঁৱৰ বিধায়ক ৰমাকান্ত দেউৰী মুখ্য অতিথি হিচাপে উপস্থিত থাকে। মৰিগাঁৱৰ প্ৰায় 64,594গৰাকী কৃষকে প্ৰধানমন্ত্ৰীৰ কৃষক সন্মান নিধিৰ এই অনুদান লাভ কৰিছে। শোণিতপুৰ জিলাতো আজি মুঠ 37,802গৰাকী কৃষকে এই আঁচনিৰ ধন লাভ কৰে। কাছাৰ জিলাৰ মুঠ 69,000 কৃষকে এই আঁচনিৰ ধন লাভ কৰে। শিৱসাগৰ জিলাৰ 62,148গৰাকী কৃষকে বেংক একাউণ্টত PM কিষাণ আঁচনিৰ ধন লাভ কৰে। ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ তত্বাৱধানত 2018 চনত ডিফুৰ ৰংকিমিত স্থাপন হোৱা কাৰ্বি ভাষা আৰু সংস্কৃতি অধ্যয়ন কেন্দ্ৰৰ ৱেবছাইট আজি মুকলি কৰা হয়। কেন্দ্ৰটোৰ সঞ্চালক ডঃ লংচিং টেৰঙৰ সভাপতিত্বত অনুষ্ঠিত হোৱা উদ্বোধনী অনুষ্ঠানত মুখ্য অতিথি হিচাপে কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ কাৰ্যবাহী সদস্য মথুৰাম লেখথে উপস্থিত থাকে। গুৱাহাটীৰ জালুকবাৰী নিবাসী কটন মহাবিদ্যালয়ৰ পদার্থ বিজ্ঞান বিভাগৰ অৱসৰপ্ৰাপ্ত অধ্যাপক তথা কাৰিকৰী শিক্ষা বিভাগৰ অৱসৰপ্ৰাপ্ত বিষয়া যতীন্দ্ৰনাথ বৰাই কালি পুৱা নিজা বাসভৱনত শেষ নিশ্বাস ত্যাগ কৰে। মৃত্যুৰ সময়ত তেওঁ বয়স আছিল 94 বছৰ।